এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ 24খন চহৰত ৱাটাৰ মেট্ৰৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত, খানাপাৰা আৰু যোৰাবাটৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা আৰোপ, অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন সমাৰোহত যাদৱ পায়েং আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্তৰেট ডিগ্ৰী, আৰু 14 বছৰ অনুৰ্ধ পুলিন দাস আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত বৰপেটা জিলা ক্ৰিকেট দলৰ নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ 24খন চহৰত ৱাটাৰ মেট্ৰৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰৰ সফলতাৰ পাছত আন 24খন চহৰত জলপথেৰে যাতায়াতৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্ৰমী পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কোচি ৱাটাৰ মেট্ৰৰ সফলতাক প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা ভাৰতৰ উদ্ভাৱনী কৌশল, আত্মনিৰ্ভৰশীলতা আৰু জল পৰিবহণ খণ্ডৰ সবলীকৰণৰ অনন্য নিদৰ্শন বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৱাটাৰ মেট্ৰৰ প্ৰযুক্তিগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ অন্যতম হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰক বাছনি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বিশাল নদী নেটৱৰ্কেৰে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰৰ দৰে ঠাইত নগৰ কেন্দ্ৰিক যাতায়াতৰ ৰূপান্তৰৰ অপাৰ সম্ভাৱনা আছে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। কামৰূপ নিৰ্বাচনী জিলাই 38গৰাকী আৰু ৰঙিয়া সমজিলাই 4গৰাকী প্ৰিজাইডিং বিষয়া নিয়োগ কৰিছে। জিলা পৰিষদৰ সদস্যৰ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে ইতিমধ্যে অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্ত, আঞ্চলিক পঞ্চায়তৰ বাবে সহকাৰী জিলা আয়ুক্ত আৰু পঞ্চায়ত সমষ্টিৰ ৱাৰ্ড সদস্যৰ বাবে উন্নয়ন খণ্ড বিষয়া সকলক নিয়োগ কৰা হৈছে। প্ৰাৰ্থীসকলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তে সংশ্লিষ্ট মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ এইদৰে কয়।
কামৰূপ জিলাত আমাৰ টোটেল ভোটাৰৰ সংখ্যা হৈছে 10,12,099 গৰাকী আৰু টোটেল পলিং ষ্টেচন হৈছে 1598 ইনক্লুডিং ৰঙিয়া আইলেষ্ট। আমাৰ গোটেই জিলাখনত জিলা পৰিষদ সমষ্টিৰ সংখ্যা 24টা আৰু তাৰে ভিতৰত 4টা জিলা পৰিষদ সমষ্টি ৰঙিয়াত আছে আৰু তাৰে গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু লগতে কাউণ্টিং ৰঙিয়াতে হ'ব সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা। বাকী 20টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত 12টা জিলা পৰিষদ সমষ্টিৰ ভোট গ্ৰহণৰ পিছত কাউণ্টিং, ষ্ট্ৰংৰুম আৰু গোটেইখিনি প্ৰক্ৰিয়াটো আমি পৰিচালনা কৰিম কামৰূপ ব্ৰাঞ্চ কলেজ মিৰ্জা। তাৰ পৰা আমি মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিম, মেটেৰিয়েলসমূহ সংগ্ৰহ কৰিম, ষ্ট্ৰংৰুম তাত থাকিব আৰু কাউণ্টিং পৰ্যায়ো তাতে হ'ব। হাজো, শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ 8টা জিলা পৰিষদ সমষ্টিৰ গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰু ভোটদান কৰাৰ পাছত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পৰিচালিত কৰিম।
ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি নিৰ্বাচনী বিষয়াৰ অধ্যক্ষতাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ সৈতে সংগতি ৰাখি মাষ্টাৰ ট্ৰেইনাৰসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্তগৰাকীয়ে নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে মাষ্টাৰ ট্ৰেইনাৰসকলক দিয়া দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত তিতাবৰৰ সমজিলা আয়ুক্তৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। গোলাঘাট বিধানসভা সমষ্টিত বিজেপি নেত্ৰী তথা বিত্তমন্ত্ৰী জনতা নেওগে দলীয় প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰ্যবেক্ষণ কৰে। জিলাখনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসন বুজাবুজি সন্দৰ্ভত বৰ্তমানেও প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 25 এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 সংখ্যক দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে আজি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিং গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ নিৰাপত্তাকে ধৰি আনুষংগিক দিশসমূহ পৰীক্ষা কৰে। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ লগতে চোৰাংচোৱা বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলেও দীক্ষান্ত সমাৰোহ হ'বলগীয়া স্থান পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰ পদ খালী হৈ আছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
খানাপাৰা আৰু যোৰাবাটৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে। সেই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্ৰাক কলিয়াবৰ তিনিআলি, তেজপুৰ মিছন চাৰিআলি, মঙলদৈ বাহিহাটা চাৰিআলি হৈ চলাচল কৰিব লাগিব। মেঘালয়, নগাঁও আৰু মৰিগাঁৱৰ পৰা অহা সকলো মালবাহী ট্ৰাক কেৱল নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। উজনি অসমৰ পৰা অহা সকলোবোৰ লঘু যান বাহন 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমচিং যোৰাবাট, নাৰেংগী সেনা শিবিৰ, পাথৰ কুৱেৰী অথবা চন্দ্ৰপুৰ পানীখাইটি নাৰেংগী, নতুবা চামতা মায়ং চন্দ্ৰপুৰ পানীখাইটি নাৰেংগী কিংবা জাগিৰত মায়ং চন্দ্ৰপুৰ পানীখাইটি নাৰেংগী হৈ মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। পৰৱৰ্তী জাননী প্ৰকাশ নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰহিত্যত অনুষ্ঠিত এই সমাৰোহত অসম কৃষি আয়োগৰ অধ্যক্ষ ডঃ হৰিশংকৰ গুপ্তাই ভাষণ দিয়ে। সমাৱৰ্তনত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধীনৰ 9খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি লাভ কৰা 548 গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ লগতে সোণৰ পদক আৰু অন্য পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। কৃষিমন্ত্ৰী অতুল বৰাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অন্তৰ্গত এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল অভিলেখ সময়ৰ ভিতৰত এইবাৰ ঘোষণা কৰাৰ দিহা কৰা হৈছে। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এতিয়াও একো জনোৱা হোৱা নাই যদিও কালি পুৱাৰ ভাগত এই সম্পৰ্কীয় চৰকাৰী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে সকলো চৰকাৰী আৰু প্ৰাদেশিককৃত শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো শিক্ষকে পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু নিৰ্ধাৰিত সময়তে বিদ্যালয় ত্যাগ কৰিব পাৰিব। বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা হেতু এপত প্ৰতিফলিত হ'ব লাগিব। কোনো এগৰাকী শিক্ষকে একেৰাহে 3 দিন বিদ্যালয়ত পলমকৈ উপস্থিত হ'লে তেওঁৰ এদিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব। নিৰ্দেশনা অনুসৰি সকলো প্ৰাথমিক বিদ্যালয় দিনৰ 2:05 তথা মধ্য ইংৰাজী, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় 3:25 পৰ্যন্ত খোলা ৰাখিব লাগিব। অনা শিক্ষক কৰ্মচাৰীসকল পুৱা 10 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব। স্নাতকোত্তৰ শিক্ষকসকলে হাইস্কুল শাখাতো পাঠদান কৰিব লাগিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। নেটৱৰ্কৰ বিজুতিৰ বাবে শিক্ষাটো এপত সমস্যাৰ সৃষ্টি হ'লে জিঅ' টেক ফটো হোৱাটছএপত পঠিয়াব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবৰ্গ আৰু অনলাইন গৃহ নিৰ্মাণ অনুমতি ব্যৱস্থাৰ ছফটৱেৰ ডেভেলপাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হয়। আলোচনাত ব্যৱস্থাটো স্বচ্ছ, সুশৃংখলিত আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে মানৱ হস্তক্ষেপ কম কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত গুৱাহাটী মহানগৰীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাবৰ জোথৰ সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাশন ব্যৱস্থা উন্নীতকৰণ আৰু বৰ্তমানৰ ব্যৱস্থাৰ ত্ৰুটিসমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুৱে মহাধিবক্তা দেৱজিৎ শইকীয়া জড়িত থকা গোচৰসমূহ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠত তালিকাভুক্ত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে মহাধিবক্তাগৰাকীয়ে শেহতীয়াকৈ 3জনকৈ অধিবক্তাৰ বিৰুদ্ধে ফৌজদাৰী মানহানিৰ গোচৰ ৰুজু কৰিছিল। কালি ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছিল। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আজি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মহাধিবক্তা শইকীয়া জড়িত থকা গোচৰসমূহ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠত তালিকাভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়ে। কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত যুৱ ক্লাবসমূহৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। এই উদ্যমৰ অংশ হিচাপে পৰিৱেশ অভিযানৰ তৃণমূল পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে 115টা যুৱ ক্লাবক 50,000 টকাকৈ চেক প্ৰদান কৰা হয়।
গছ বিৰিখে কুঁহিপাত সলাই কুলিকেটেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱ দি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজপাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে ভৌগোলিক সূচ্যাংক লাভ কৰা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰশাসনে ৰাজ্যত প্ৰস্তুত কৰা যন্ত্ৰচালিত শালত বোৱা গামোচাৰ আমদানি ৰোধ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বিহুৰ আখৰা আৰু কৰ্মশালা চলি আছে। গোৱালপাৰা চহৰৰ বিহু ফিল্ডত অহা 14 এপ্ৰিলৰ পৰা 4 দিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হ'ব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি 3-দিনীয়া কাৰ্যসূচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। বিধায়ক ৰূপ সিং তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী বিভাগৰ বিপণীৰ লগতে বিশেষভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী তথা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মেলাখন উদ্বোধন কৰি বিধায়ক তেৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহাগী মেলা আয়োজনৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে এইদৰে কয়।
এইবাৰটো হামৰেণতে বেচিকেলি জাষ্ট কাৰ্বি আংলং তৰফৰ পৰা লাইভলিহুড মিছন তৰফৰ পৰা আজি মেলা পাতিছে। সেইটো মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেন বছৰটো চেৰহে গ্ৰুপ চৰকাৰে যি অনুদান দিছে সেইটো তৰফৰ পৰা চেৰহে গ্ৰুপসকলে নিজৰ যি কাৰ্যকলাপবিলাক যিটো বস্তুটো হ'ল মানে ৰাইজক দেখুওৱা প্ৰদৰ্শন কৰাৰ লগতে চেলিং কৰা যাতে ৰাইজে শিক্ষা লওক যাতে বস্তুটো এই শিক্ষা যোগেদি আমাৰ সমাজৰ যাতে আগন্তুক আমি লৈ যাব পাৰোঁ নিজৰ মানে আত্মসহায়ক হিচাপে নিৰ্ভৰ কৰিব পাৰোঁ তাকে ময়ে কামনা কৰিলোঁ।
হাটশিঙিমাৰীতো আজিৰে পৰা 4-দিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। কোকৰাঝাৰ আৰু দৰঙতো এই মেলা অনুষ্ঠিত হৈছে। অসম গৰীয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় 1000 শিল্পীয়ে জিকিৰ পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ শীৰ্ষক জিকিৰে কলাক্ষেত্ৰৰ বাকৰি মুখৰিত কৰি তোলে। অসম গৰীয়া পৰিষদৰ নেতৃবৃন্দই অসমীয়া সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ আজান ফকীৰৰ জিকিৰসমূহ জীয়াই ৰখাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে। তেওঁলোকে বিহু আৰু জুমুৰ দৰে জিকিৰৰো প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যথোচিত ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰক আহান জনায়। বৰপেটা জিলা ক্ৰিকেট দলে 14 বছৰ অনুৰ্ধ পুলিন দাস আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে আজি বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলত কোকৰাঝাৰক 25 ৰাণত পৰাস্ত কৰে। খেলখনত বৰপেটা দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 25 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 92 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কোকৰাঝাৰ দলে 25 অভাৰত 6টা উইকেটৰ বিনিময়ত 77 ৰানহে কৰিবলৈ সমৰ্থ হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলত গুজৰাট টাইটান্স ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ 24খন চহৰত ৱাটাৰ মেট্ৰৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত। খানাপাৰা আৰু যোৰাবাটৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা আৰোপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন সমাৰোহত যাদৱ পায়েং আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী। আৰু 14 বছৰ অনুৰ্ধ পুলিন দাস আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত বৰপেটা জিলা ক্ৰিকেট দলৰ নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।